Iya, akang pani. Bateri polisu, jodumoni hoikiai, aru mur hoite ase, Bhaswati Devi, etia prodhan bateri homo. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লৈ ত্ৰিবেণী সংগমত স্নান কৰিব। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা এটা সংঘৰ্ষত 31জন মাওবাদীৰ মৃত্যু হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ইংলেণ্ডে ভাৰতক জয়ৰ বাবে 305 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ চাৰিদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। এই ভ্ৰমণসূচীৰ মূল লক্ষ্য হৈছে দুয়োখন দেশৰ সৈতে কৌশলগত, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰা। কাইলৈ তেওঁ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সলৈ যাব। পেৰিছত হ'বলগীয়া 2025 বৰ্ষৰ কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনত তেওঁ অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিব। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত সঞ্জীৱ কুমাৰ সিংলাই কয় যে সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাক যাতে কেইগৰাকীমান ব্যক্তি অথবা কেইটামান প্ৰতিষ্ঠানে একচেটীয়া সম্পত্তি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাই হৈছে ভাৰতৰ মূল লক্ষ্য। উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত যাতে অত্যাধুনিক তথ্য প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত ভিন্নতা নাহে তাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা সুৰক্ষিত আৰু বিশ্বাসযোগ্য হৈ থাকিব লাগিব বুলিও সাংলাই উল্লেখ কৰে। সাক্ষাৎকাৰটোত ৰাষ্ট্ৰদূতগৰাকীয়ে উল্লেখ কৰা মতে 12 ফেব্ৰুৱাৰীত মাৰ্চেইলত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বাণিজ্যিক দূতাবাস উদ্বোধন কৰাটো এক উল্লেখনীয় দিন হিচাপে পৰিগণিত হৈ ৰব। ইয়াৰ জৰিয়তে ভাৰত মধ্যপ্ৰাচ্য ইউৰোপৰ অৰ্থনৈতিক দ্বাৰৰ এক শক্তিশালী ভেটি গঢ়ি উঠিব। উল্লেখযোগ্য যে 12 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনিদিনীয়া ফ্ৰান্সৰ ভ্ৰমণসূচী সামৰি আমেৰিকালৈ ৰাওনা হ'ব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশ লৈ গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলী ত্ৰিবেণী সংগমত স্নান কৰিব। ইয়াৰ উপৰি তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ত মন্দিৰ আৰু বৰে হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। ডিজিটেল মহাকুম্ভ কেন্দ্ৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে সমগ্ৰ মহাকুম্ভৰ দৃশ্যও পৰিদৰ্শন কৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্ৰহণ কৰিব। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা এটা সংঘৰ্ষত 31জন মাওবাদীৰ মৃত্যু হৈছে। এই সংঘৰ্ষত 2জন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে আন 2জন আহত হৈছে। ছত্তীশগড় আৰক্ষীয়ে জনোৱা মতে সংঘৰ্ষত মৃত্যু হোৱা সকলো মাওবাদীৰ মৃতদেহ ইতিমধ্যে ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বিজাপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্যানত মাওবাদীৰ এটা দলে বাহৰ পাতি থকাৰ তথ্য নিৰাপত্তাৰক্ষীয়ে লাভ কৰিছিল। এই তথ্যৰ ভিত্তিতেই নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দলে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ সময়তে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি মাওবাদীৰ সদস্যই গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীৰ জোৱানসকলেও গুলীচালনা কৰে। ঘটনাস্থলীৰ পৰা 2জন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ নিৰাপত্তাৰক্ষীয়ে জব্দ কৰা বুলিও ছত্তীশগড় আৰক্ষীয়ে সদৰী কৰিছে। ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে মাওবাদীৰে হোৱা সংঘৰ্ষত মৃত্যু হোৱা 2 শ্বহীদ জোৱানৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে দেশৰ বাবে প্ৰাণ ত্যাগ কৰা এই শ্বহীদসকলৰ ওচৰত দেশ সদায় ঋণী হৈ থাকিব। নিৰাপত্তাৰক্ষীৰ এই অভিযানক দেশৰ বাবে বৃহৎ সফলতা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে যে অহা বছৰৰ 31 মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বিজেপি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰৰ সময়ত সংঘটিত বিত্তীয় অনিয়মৰ সন্দৰ্ভত কেগে প্ৰস্তুত কৰা প্ৰতিবেদন প্ৰথমখন বিধানসভা অধিৱেশনত দাখিল কৰা হ'ব বুলি দিল্লীবাসীক নিশ্চিতি দিছে। কালি বিজেপিয়ে নতুন দিল্লীত 48খন আসনত জয়লাভ কৰাৰ পিছতে দলৰ মুখ্য কাৰ্যালয়ত দলীয় সমৰ্থকক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে কেগৰ প্ৰতিবেদনত দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ বিসংগতিৰ বাবে 2026 কোটি টকাৰ ৰাজহ লোকচান হোৱা বুলি প্ৰকাশ পাইছে। কেগৰ প্ৰতিবেদনত উল্লেখ কৰা মতে দিল্লী চৰকাৰে আঁচনিখনৰ মূল লক্ষ্যৰ পৰা আঁতৰি গৈছিল। তদুপৰি সুৰাৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে স্বচ্ছতাৰে কাম কৰা নাছিল। অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰতো বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ তথ্য কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
নতুন দিল্লীৰ ভাৰত মণ্ডপত কাইলৈ পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। নতুন ৰূপত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন বৃত্তিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে শিক্ষাৰ্থীসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰিব। এই অনুষ্ঠানত দূৰদৰ্শনৰ উপৰি স্বয়ম্প্ৰভা, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউটিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। চলিত বৰ্ষত এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰায় 3 কোটি শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকে নাম পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত 37 গৰাকী শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। এই অনুষ্ঠানত পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত আলোকপাত কৰা হ'ব। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশে আজি পুৱাৰ ভাগত উপৰাজ্যপাল ভি কে ছাক্সেনাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে। যোৱা বছৰ ছেপ্টেম্বৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ পাছত আতিশে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। উল্লেখযোগ্য যে কালি ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে 22খন আসনতহে বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাই কালিৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বিধানসভা ভংগ কৰে। উল্লেখযোগ্য যে কালি ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে 70জনীয়া দিল্লী বিধানসভাৰ 48খন আসনত জয়লাভ কৰে। এই বৃহৎ জয়ৰে ৰাষ্ট্ৰীয় ৰাজধানীখনত 26 বছৰ পাছত বিজেপি পুনৰ ক্ষমতালৈ আহিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গোৰখপুৰৰ ৰেল ষ্টেচন পৰিদৰ্শন কৰি গোৰখপুৰ জংচনৰ নতুন প্ৰকল্পটো পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীক ৰেল বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰস্তাৱিত মডেল ষ্টেচনটোৰ সবিশেষ অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত জনসাধাৰণে ষ্টেচনটোৰ জৰিয়তে কেনেধৰণে উপকৃত হ'ব সেই লৈও মন্তব্য কৰে। প্ৰকল্পটো পৰ্যবেক্ষণ কৰাৰ অন্তত তেওঁ কয় যে যথেষ্ট ক্ষিপ্ৰতাৰে ষ্টেচনটোৰ কাম কাজ আগবাঢ়িছে আৰু সময়মতে প্ৰকল্প সম্পূৰ্ণ হ'ব। গোৰখপুৰৰ সংস্কৃতি আৰু ঐতিহ্য স্মৃতি ধৰি ৰাখিব পৰাকৈ ষ্টেচনটোৰ নক্সা প্ৰস্তুত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে জনোৱা বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ সমীপত এটা ৰেল ষ্টেচন নিৰ্মাণৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ ৰেলৱে বিষয়াসকলে নিৰ্দেশ দিয়া হৈছে। ইজৰাইলে মধ্য গাজাৰ নেজাৰিম কৰিডৰৰ পৰা নিজৰ সেনা ঘূৰাই আনিছে। এই কথা হামাছে নিশ্চিত কৰিছে। ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি চুক্তিৰ অংশস্বৰূপে দেশখনে সেনা ঘূৰাই আনিছে। ইয়াৰ পাছতে পেলেষ্টাইনী আৰক্ষীয়ে অঞ্চলটোৰ মাজেৰে পেলেষ্টাইনৰ লোকসকলৰ অহা যোৱাৰ ব্যৱস্থা সুৰক্ষিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে 4 মাইল দীঘলীয়া নেজাৰিম কৰিডৰটো ইজৰাইলী সেনাই যুদ্ধ আৰম্ভ হোৱাৰ এমাহ পূৰ্বৰ পৰাই দখল কৰি ৰাখিছিল। ইয়াৰ ফলত উত্তৰ গাজা আৰু দক্ষিণ গাজাৰ মাজৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছিল। এতিয়া এই যুদ্ধবিৰতিৰ পাছত দক্ষিণ গাজাত আশ্ৰয় লৈ থকা বহু পেলেষ্টাইনী লোকে নিজৰ গৃহলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ইংলেণ্ডে ভাৰতক জয়ৰ বাবে 305 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। দলটোৱে 49 অভাৰত 5টা বলৰ আটাইকেইটা উইকেট হেৰুৱাই 304 ৰাণ সংগ্ৰহ কৰে। কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত টছত জিকি প্ৰথমে ইংলেণ্ডে বেটিং কৰাৰ সিদ্ধান্ত লয়। ইংলেণ্ডৰ হৈ জৰুটে 72টা বলত সৰ্বাধিক 69 ৰাণ কৰে। বেন ডাকেটে 65 ৰাণ, লিয়াম লিভিংষ্টনে 41 ৰাণ, জছ বাটলাৰে 34 ৰাণ, হেৰি ব্ৰুকে 31 ৰাণৰ বৰঙণি আগবঢ়ায় ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই 35 ৰাণৰ বিনিময়ত সৰ্বাধিক 3টা উইকেট দখল কৰে। মহম্মদ শামী, হাৰ্দিক পাণ্ডিয়া, বৰুণ চক্ৰৱৰ্তী আৰু হৰ্ষিত ৰাণাই 1টাকৈ উইকেট দখল কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে নিজৰ বেটিং আৰম্ভ কৰি 12 অভাৰত 1টা বলত 1টাও উইকেট নেহেৰুৱাকৈ 92 ৰাণ কৰি খেলি আছে। উল্লেখযোগ্য যে নাগপুৰত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ভাৰতে 4টা উইকেটত জয়লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ 4দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভমেলা কংসলৈ ত্ৰিবেণী সংগমত স্নান কৰিব। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা এটা সংঘৰ্ষত 31জন মাওবাদীৰ মৃত্যু হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ইংলেণ্ডে ভাৰতক জয়ৰ বাবে 305 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।